Iya, apa kembali? Bagian pengusuh, kondita kholai. সংসদত উভয়সদনৰ কাম কাজ আজি অনিৰ্দিষ্ট কালাভাৱে স্থগিত ৰখা হয়। ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতিৰ জগদীপ ধনখড়ৰ বিষয়কৈ অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰে। কেন্দ্ৰীয় চৰকাৰে ভাৰত বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক স্থিতি নিৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি তিনিওলৈ চভিমুখে ৰাওনা হৈছে। আৰু ভাৰতীয় মল্লযুদ্ধ আৰমান চেৰাগত আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ব্ৰঞ্জৰ পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। সংসদৰ উভয় সদনৰ কাম কাজ আজি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে 115 ঘণ্টা ধৰি চলা এই অধিৱেশনৰ সময়ছোৱাত 15খন বৈঠক অনুষ্ঠিত হয়। তেওঁ কয় যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাই 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল আৰু বাজেটক লৈ সদনত 27 ঘণ্টা আৰু 19 মিনিট ধৰি আলোচনা অনুষ্ঠিত হৈছিল। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত 12খন বিধেয়ক উত্থাপন কৰা হয় আৰু ইয়াৰে 4খন লোকসভাত গৃহীত হয়। গৃহীত বিধেয়ককেইখনৰ ভিতৰত বিত্ত বিধেয়ক, বিনিয়োজন বিধেয়ক, জম্মু কাশ্মীৰ বিনিয়োজন বিধেয়ক আৰু ভাৰতীয় বায়ুযান বিধেয়ক আছে। অধিৱেশনৰ সময়ছোৱাত লোকসভাত 136% কাম কাজ সম্পাদন হোৱা বুলি অধ্যক্ষ বিৰলাই প্ৰকাশ কৰে। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয় যে উচ্চ সদনত কেন্দ্ৰীয় বাজেটক লৈ প্ৰায় 22 ঘণ্টা আলোচনা অনুষ্ঠিত হয়। তেওঁ কয় যে অধিৱেশনৰ সময়ছোৱাত প্ৰায় 90 ঘণ্টা ধৰি সদনৰ বৈঠক অনুষ্ঠিত হয়। সভাপতিগৰাকীয়ে সংসদৰ পৰৱৰ্তী অধিৱেশন প্ৰত্যেকগৰাকী সদস্য আৰু দেশৰ বাবে লাভজনক হ'ব বুলি আশা প্ৰকাশ কৰে। 22 জুলাইত আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন অহা সোমবাৰে সামৰণি পৰাৰ কথা আছিল। ৰাজ্যসভাত আজি শাসকীয় পক্ষই উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ৰ বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰে। সদনৰ নেতা তথা কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এই প্ৰস্তাৱ উত্থাপন কৰে। তেওঁ কয় যে বিৰোধী পক্ষৰ মন্তব্য অসংসদীয় আৰু অতিকে আপত্তিজনক। শ্ৰীধনখড়ে জয়া বচ্চনৰ মন্তব্যক লৈ আপত্তি দৰ্শাই কৈছে যে কাকোৱে সভাপতিৰ গৰিমা লাঘৱৰ অনুমতি প্ৰদান কৰা নহ'ব। তেওঁ বিশেষকৈ জয়া বচ্চনে সভাপতিৰ ভাষা, সুল আৰু স্বভাৱ সম্পৰ্কে কৰা মন্তব্যক লৈ আপত্তি দৰ্শায়। শাসকীয় পক্ষৰ সদস্যসকলেও জয়া বচ্চনৰ মন্তব্যক লৈ আপত্তি প্ৰদৰ্শন কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে বিৰোধী পক্ষৰ সদস্যসকলে সদন ত্যাগ কৰে। ইয়াৰ পাছতে কেইবাগৰাকীও সদস্য আৰু মন্ত্ৰীয়ে বিৰোধী পক্ষৰ সমালোচনা কৰি কয় যে তেওঁলোকে সদন আৰু সভাপতিৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা চলাইছে। বিষয়টো লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি প্ৰশ্নকালৰ কাম কাজো সম্পন্ন কৰিব পৰা নহল আৰু সদনৰ কাম কাজ 3 বাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে বিৰোধী পক্ষৰ আচৰণ অগ্ৰহণযোগ্য আৰু তেওঁলোকে সভাপতিৰ ওচৰত ক্ষমা খোজা উচিত। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱগৌড়াই কয় যে সদনৰ সদস্য হিচাপে সভাপতিৰ সিদ্ধান্ত আৰু আপীলৰ সন্মান কৰা উচিত। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে সভাপতিৰ সিদ্ধান্ত মানি চলাটো প্ৰতিগৰাকী সদস্যৰ কৰ্তব্য আৰু বাৰে বাৰে সিদ্ধান্ত পালন নকৰা সদস্যসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। জে ডি ইউৰ কাৰ্যকৰী সভাপতি সঞ্জয় কুমাৰ ঝাই বিৰোধী পক্ষৰ সদস্যসকলে সভাপতিক সতীৰ্থ বুলি কোৱাটো অপমানজনক আখ্যা দিয়ে আৰু জয়াৱস্থানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰেও দলৰ স্থিতিৰ অনুৰূপ মন্তব্য দিয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ৰামদাস আঠাৱালে এই ঘটনা কলা দিৱস বুলি অভিহিত কৰে আৰু বিৰোধীৰ পক্ষক ক্ষমা খুজিবলৈ দাবী জনায়। বি আৰ এছৰ সাংসদ কে ৱাই সুৰেশ ৰেড্ডি আৰু এন চি পিৰ নেতা প্ৰফুল্ল পেটেলেও সভাপতিৰ বিৰুদ্ধে কৰা মন্তব্যক গৰিহণা দিয়ে। ইয়াৰ পূৰ্বে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডি এম কে, আৰ জে ডি আৰু বিৰোধী পক্ষৰ আন আন দলৰ সদস্যসকলে জয়া বচ্চনৰ মন্তব্যক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ মাজত সদন ত্যাগ কৰে। সভাকাল সম্পূৰ্ণ হোৱাৰ পাছত সভাপতি জগদীপ ধনখড়ে বিজেপিৰ ঘনশ্যাম তিৱাৰীয়ে বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য লৈ বিবৃতি দি থকাৰ সময়ত সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনে সভাপতিৰ বিৰুদ্ধে মন্তব্য দিয়ে। শ্ৰীধনখড়ে মন্তব্যক লৈ আপত্তি দৰ্শাই কয় যে তেওঁৰ আচৰণ সদনৰ গৰিমাৰ পৰিপন্থী। কেন্দ্ৰীয় চৰকাৰে ভাৰত বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক স্থিতি নিৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমান্ত সুৰক্ষা বাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান কমিটিখনৰ মুৰববী হ'ব আৰু সীমান্ত সুৰক্ষা বাহিনীৰ দক্ষিণবংগৰ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, সীমান্ত সুৰক্ষা বাহিনীৰ ত্ৰিপুৰা সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, ভাৰতীয় ভূবন্দৰ প্ৰাধিকৰণৰ উন্নয়ন আৰু পৰিকল্পনা শাখাৰ সদস্য আৰু ভাৰতীয় ভূবন্দৰ প্ৰাধিকৰণৰ সচিবগৰাকীক সমিতিখনত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে পি আৰ বি গুৱাহাটীৰ সহযোগত আয়োজন কৰা অলিম্পিক কুইজৰ বিজয়ীসকলৰ নাম ঘোষণা কৰা হৈছে। কামৰূপৰ বিন্দিয়াৰ সঞ্জয় কৃষ্ণই প্ৰথম, গুৱাহাটীৰ যতীয়াৰ অৰূপ কলিতাৰ দ্বিতীয়, কামৰূপৰ ৰঙিয়াৰ চৈয়দ নজৰুল ইছলামে তৃতীয়, গুৱাহাটীৰ ফাঁচী বজাৰৰ উৎপল দাসে চতুৰ্থ আৰু নলবাৰীৰ ধমধমাৰ চৈয়দ নবীউল্লাই পঞ্চম স্থান লাভ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমৰ লেষ্ট অভিমুখে ৰাওনা হৈছে। ৰাষ্ট্ৰপতি মুৰ্মু কাইলৈ পুৱা ভাগত টিমৰ লেষ্টৰ ৰাজধানী দিল্লীত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভাৰতীয় আন্দোলনৰ আজি 81 সংখ্যক বাৰ্ষিকী। 1942 চনৰ 9 আগষ্টত এই আন্দোলন আৰম্ভ হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলনত অংশ লোৱা বীৰ সেনানীসকলৰ স্মৃতিত শ্ৰদ্ধা তৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰত ত্যাগ আন্দোলনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। এই আন্দোলনৰ ফলতে দেশৰ নাগৰিকসকলে সমস্বৰে এখন দুৰ্নীতিমুক্ত, পৰিয়ালতান্ত্ৰিক, ৰাজনীতি আৰু তোষামোদৰ পৰা মুক্ত ৰাষ্ট্ৰ গঠনৰ বাবে মাত মাতিছে বুলি তেওঁ মন্তব্য কৰে। ইফালে আজিৰে পৰা 15 আগষ্ট পৰ্যন্ত হৰ ঘৰ তিৰংগা অভিযান আৰম্ভ হৈছে। এই অভিযানৰ অংশ হিচাপে 13 আগষ্টত ৰাজধানী দিল্লীত সাংসদসকলৰ তিৰংগা পতাকাসহ মটৰ চাইকেল সমদল উলিওৱা হ'ব। হৰ ঘৰ তিৰংগা অভিযান শুভাৰম্ভ কৰাৰ প্ৰাক্ষণত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ নাগৰিকসকলৰ মাজত দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱ পুনৰ উজ্জীৱিত কৰাৰ বাবে এই অভিযান ৰূপায়ণ কৰা হৈছে। লোকসভাত আজি ৱাকফ সংশোধনী বিধেয়ক 2024 চালি জাৰি চোৱাৰ বাবে গঠন কৰিবলগীয়া যুটীয়া সমিতিৰ 21 গৰাকী সদস্যৰ নাম সম্পৰ্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ অনুসৰি এই কমিটিৰ সদস্যসকলৰ ভিতৰত জগদম্বিকা পাল, নিশিকান্ত দুবে, তেজস্বী সূৰ্য, দিলীপ শইকীয়া, গৌৰৱ গগৈ, ইমৰাণ মাছুদ, মহম্মদ জাভেদ, কল্যাণ বেনাৰ্জী আৰু আছাদুদ্দিন ৱেছিক অন্তৰ্ভুক্ত কৰা হৈছে। সমিতিখনত ৰাজ্যসভাৰো 10 গৰাকী সদস্য থাকিব। নিম্ন সদনত প্ৰস্তাৱটো উত্থাপন কৰি সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে সংসদৰ পৰৱৰ্তী অধিৱেশনৰ প্ৰথম সপ্তাহৰ শেষৰ দিনা লোকসভাত প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যসভাই সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া উচ্চ সদনৰ 10 গৰাকী সদস্য সম্পৰ্কে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে। সমিতিখনত অন্তৰ্ভুক্ত কৰিবলগীয়া সদস্যসকলৰ ভিতৰত বিজমাল, সঞ্জয় সিং, ৰাধামোহন দাস আগৰৱাল আৰু বি বিজয় পাল ৰেড্ডী অন্যতম। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বাজেট অধিৱেশনৰ যথেষ্ট ফলপ্ৰসূ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি বাজেট অধিৱেশন সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে এইবেলি অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাত সুচাৰুৰূপে কাম কাজ সম্পন্ন হয়। ভাৰতীয় মল্লযুদ্ধ অমন চৌৰাভত আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানে ব্ৰঞ্জৰ পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 10:45 আৰম্ভ হ'ব। ভাৰতৰ অদিতি অশোক আৰু দীক্ষা বাগৰে গল্ফৰ ৰাউণ্ড টুত যুটীয়াভাৱে চতুৰ্দশ স্থান দখল কৰি তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে যদিও পদকৰ যুঁজৰ পৰা পাছ পৰি আছে। এথলেটিকছত আজি ভাৰতৰ পুৰুষৰ মহিলাৰ 4x400 ৰিলে দৌৰৰ দল দুটাই হিট শিতানত পঞ্চম স্থান দখল কৰে যদিও ফাইনেলত স্থান নিশ্চিত কৰিবলৈ অসমৰ্থ হয়। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জেভলিন থ্ৰৰ নীৰজ চোপ্ৰাৰ সৈতে কথা পাতে আৰু পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে খেলুৱৈগৰাকীক অভিনন্দন জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰবাৰ। সংসদৰ উভয় সদনৰ কাম কাজ আজি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হয়। ৰাজ্যসভাত আজি শাসকীয় পক্ষৰ উচ্চ সদনৰ সভাপতি জগদীপ ধনখৰৰ বিষয়ে কৰা অসংসদীয় মন্তব্যৰ বাবে সমাজবাদী পাৰ্টীৰ সদস্য জয়া বচ্চনৰ বিৰুদ্ধে এটা নিন্দাসূচক প্ৰস্তাৱ উত্থাপন কৰে। কেন্দ্ৰীয় চৰকাৰে ভাৰত বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক স্থিতি নিৰীক্ষণৰ বাবে এখন সমিতি গঠন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু নিউজিলেণ্ডৰ দুদিনীয়া সফল ভ্ৰমণ সামৰি টিমৰ লেষ্ট অভিমুখে ৰাওনা হৈছে আৰু ভাৰতীয় মল্লযুদ্ধ অমন চৌৰাভত আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰীষ্টাইল শিতানৰ ব্ৰঞ্জৰ পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।